Iya, Akahbani. Baturi hoite moi, Borja Priya Dutta. Etia pradhan baturi homo hol. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাগজনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লৈছে। তেওঁৰ এই পাঁচদিনীয়া ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হ'ব। মুম্বাইৰ সীমা শুল্ক বিভাগে মহানগৰীখনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অভিযান চলাই 10 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ সোণ জব্দ কৰিছে। দেশৰ প্ৰথমটো বিস্তৃত শিহুৰ জৰীপত অসমৰ 5খন নদীৰ 635টাকে ধৰি সমগ্ৰ দেশতে মুঠ 6,327টা শিহুৰ অৱস্থিতি ধৰা পৰিছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডঃ দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা দেহাৱসান ঘটে। আৰু আজি ইংলেণ্ডত আৰম্ভ হ'বলগীয়া কাবাডী বিশ্বকাপ 2025ত ভাৰতৰ পুৰুষ দলটোৱে অভিযান আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাগজনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰিছে। ভাৰত নিউজিলেণ্ডৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন প্ৰসংগই এই বৈঠকত স্থান লাভ কৰিছে। দুয়োগৰাকী নেতাৰ এই আলোচনাৰ পৰৱৰ্তী সময়ত কেইবাখনো চুক্তিত স্বাক্ষৰিত হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে অভ্যাগত নেতাগৰাকীৰ সন্মানাৰ্থে আজি আয়োজন কৰা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ পাছত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাগজনে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব। ইয়াৰ পূৰ্বে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজঘাটত উপস্থিত হৈ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। নেতাগৰাকীয়ে পৰহিলৈ মুম্বাই ভ্ৰমণ কৰিব। লাগজনৰ এই ভ্ৰমণৰ লক্ষ্য হৈছে ভাৰত নিউজিলেণ্ডৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰা। পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নেতাগৰাকী কালি নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণকালত দেশখনৰ একাধিক মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, ব্যৱসায়ী, সংবাদকৰ্মীকে ধৰি এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে তেওঁক সংগ দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডনাল্ড ট্ৰাম্প চৰকাৰে দেশখনত পাকিস্তান, আফগানিস্তান আৰু ৰাছিয়াকে ধৰি 43খন দেশৰ লোকৰ প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ প্ৰস্তুতি চলাইছে। নিৰাপত্তা বিষয়াসকলৰ পৰামৰ্শৰ ভিত্তিত ইতিমধ্যে এখন খচৰা তালিকা সাজু কৰি উলিওৱা হৈছে, য'ত দেশসমূহক ৰেড, অৰেঞ্জ আৰু য়েল্ল' এই 3টা শাখাত বিভক্ত কৰা হৈছে। তালিকাৰ ৰেড শাখাত অন্তৰ্ভুক্ত হোৱা দেশৰ লোকসকলক আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হ'ব আৰু সেই লোকসকলৰ ভিজাও প্ৰত্যাহাৰ কৰা হ'ব পাৰে। আফগানিস্তান, ভূটান, কিউবা, ইৰাণ, লিবিয়া, উত্তৰ কোৰিয়া, ছোমালিয়া, ছুদান, ছিৰিয়া, ভেনেজুৱেলা আৰু য়েমেনক এই তালিকাত ৰখা হৈছে। অৰেঞ্জ তালিকাত পাকিস্তান আৰু ৰাছিয়াৰ উপৰি ম্যানমাৰ, বেলাৰুছ, হাইটি, লাওছ, এৰিট্ৰিয়া, ছিয়েৰা লিয়ন, দক্ষিণ ছুদান, তুৰ্কমেনিস্তান আছে। আনহাতে য়েল্ল' শাখাত অংগোলা, ভেনিন, কেমৰুণ, ডমিনিকা, মালি, গিনি, জিম্বাবৱেকে ধৰি 22খন দেশক অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশকেইখনৰ নাগৰিকে তেওঁলোকক বান্ধি দিয়া নিৰ্দিষ্ট চৰ্তসমূহ পূৰণ কৰিব নোৱাৰিলে তেওঁলোকক অৰেঞ্জ বা ৰেড তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা থকাৰ কথাও প্ৰকাশ কৰা হৈছে। আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত জন্মগত সমস্যা আৰু আনুষংগিক বিষয় সন্দৰ্ভত নতুন দিল্লীস্থিত এইমছৰ শিশু অস্ত্ৰোপচাৰ বিভাগৰ অধ্যাপক ডাঃ প্ৰবোধ গোৱেল আৰু নতুন দিল্লীৰ স্বামী দয়ানন্দ হাস্পতালৰ শিশু আৰু নৱজাতক চিকিৎসা বিভাগৰ মুৰববী ডাঃ সুৰিন্দৰ সিং বিষ্টৰ সৈতে এক বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্ৰহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 011-2342-1050 আৰু 011-2331-4444 নম্বৰত ফোন কৰি কিদৰে নৱজাতকৰ জন্মগত সমস্যা চিনাক্ত কৰি চিকিৎসা ব্যৱস্থা ল'ব কৰিব পাৰি সেই সন্দৰ্ভত সমল ব্যক্তিসকলক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে হোৱাটছএপ যোগে 9289-940-44 নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। মুম্বাইৰ সীমা শুল্ক বিভাগে মহানগৰীখনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অভিযান চলাই 10 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ সোণ জব্দ কৰিছে। বিমানবন্দৰটোৰ 4 ঠাইত সুকীয়াকৈ অভিযান চলাই 8,47,00,000 টকা মূল্যৰ এই সোণখিনি জব্দ কৰাৰ লগতে অভিযানকাৰী দলটোৱে 5জন লোকক গ্ৰেপ্তাৰ কৰে। বিভাগীয় বিষয়াসকলে আজি জানিবলৈ দিয়া মতে গ্ৰেপ্তাৰ কৰা লোককেইজনৰ মাজত 3জন ব্যক্তিগত খণ্ডৰ বিমানবন্দৰৰ কৰ্মচাৰীও আছে। যোৱা 13 মাৰ্চৰ পৰা 15 মাৰ্চৰ ভিতৰত চলোৱা এই অভিযানৰ সময়ছোৱাত অভিযুক্ত লোককেইজনক পৰিধান কৰা কাপোৰৰ মাজৰ পৰা আৰু বিমানৰ পৰা নমাই অনা আৱৰ্জনাৰ মাজৰ পৰা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে। এই সন্দৰ্ভত বিভাগীয় অনুসন্ধান এতিয়াও অব্যাহত আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে দেশখনৰ এগৰাকী জনপ্ৰিয় পডকাষ্টাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়ৰ এটা অনুষ্ঠান সামাজিক মাধ্যমৰ নিজস্ব মঞ্চৰ জৰিয়তে প্ৰচাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় পডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্ৰিডমেনৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰা মন্তব্যক মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ট্ৰুথ ছ'চিয়েল শীৰ্ষক মঞ্চত স্থান দিছে। এই সাক্ষাৎকাৰৰ সময়ত শ্ৰীমোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ উদ্যমী মনোভাৱ তথা আমেৰিকাৰ প্ৰতি থকা নিষ্ঠাৰ শলাগ লৈ ট্ৰাম্পৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰিছিল। নিজৰ প্ৰথমটো কাৰ্যকালৰ তুলনাত ডনাল্ড ট্ৰাম্প এইবাৰ অধিক প্ৰস্তুতিৰে সৈতে ৰাষ্ট্ৰপতিৰ আসনত উপৱিষ্ট হোৱা বুলিও তেওঁ মত প্ৰকাশ কৰিছিল। তিনি ঘণ্টাৰো সময়জোৰা এই পডকাষ্টত ভালেমান বিষয়ে স্থান লাভ কৰিছিল। পডকাষ্টাৰগৰাকীক দিয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পাকিস্তানৰ সৈতে শান্তিপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ কৰা প্ৰতিটো প্ৰচেষ্টাত ভাৰত শত্ৰুতা আৰু বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছে। তেওঁ কয় যে দুয়োখন দেশে নতুন পথ বিচাৰি পোৱাৰ আশাতেই 2014 চনত পাকিস্তানৰ তৎকালীন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক তেওঁৰ শপতগ্ৰহণ অনুষ্ঠানৰ বাবে বিশেষভাৱে আমন্ত্ৰণ জনোৱা হৈছিল। সন্ত্ৰাসবাদক লালন পালন কৰাত পাকিস্তানৰ দীৰ্ঘদিনীয়া ভূমিকাক কটাক্ষ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদৰ শিপা কত সেই বিষয়ে বিশ্বৰ আৰু সন্দেহ নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জোৰ দি কয় যে ভাৰত নিৰপেক্ষ নহয় বৰঞ্চ শান্তিৰ প্ৰতি দৃঢ় প্ৰতিজ্ঞাবদ্ধ। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰতে যেতিয়াই শান্তিৰ কথা কয় তেতিয়া সমগ্ৰ বিশ্বই শুনি থাকে কাৰণ ভাৰত হৈছে গৌতম বুদ্ধ আৰু মহাত্মা গান্ধীৰ দেশ। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতীয়সকলে সমন্বয় সমৰ্থন কৰে আৰু শান্তিৰ পক্ষ গ্ৰহণ কৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ সন্দৰ্ভত তেওঁ কয় যে এই ক্ষেত্ৰখনত বিশ্ব যিমানেই আগবাঢ়ি নাযাওক কিয় ভাৰত অবিহনে ই অসম্পূৰ্ণ হৈয়ে ৰব। ভাৰতে কৃত্ৰিম বুদ্ধিমত্তাৰ বিকাশত উল্লেখযোগ্য অৱদান আগবঢ়াইছে বুলিও তেওঁ মত প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশৰ প্ৰথমটো বিস্তৃত শিশুৰ জৰীপত সমগ্ৰ দেশতে মুঠ 6,327 শিশু অৱস্থিতিৰ অনুমান কৰা হৈছে। শেহতীয়াকৈ গুজৰাটৰ জুনাগড়ত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ সপ্তম বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি নদী ডলফিন হিচাপে জনাজাত শিশুৰ 635 অৱস্থিতি অসমৰ পাঁচখন নদীত দেখিবলৈ পোৱা গৈছে। এই সমীক্ষা অনুসৰি অসম এইবিধ বিলুপ্ত প্ৰায় প্ৰাণীৰ অন্যতম মূল সংৰক্ষণ ক্ষেত্ৰ হিচাপে পৰিগণিত হৈছে আৰু ব্ৰহ্মপুত্ৰত ইয়াৰ অৱস্থিতি সুস্থিৰ তথা নিৰাপদ। প্ৰজেক্ট ডলফিনৰ অধীনত কৰা এই সমীক্ষাত অসমৰ নদী ব্যৱস্থা লক্ষ্যভিত্তিত সংৰক্ষণ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰা হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ডঃ দেৱেন্দ্ৰ প্ৰধানৰ আজি পুৱা নতুন দিল্লীত দেহাৱসান ঘটে। তেওঁৰ বয়স হৈছিল 84 বছৰ। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ আৰু RSSৰ আজীৱন সদস্য ডঃ প্ৰধানে ইহ সংসাৰত পুত্ৰ তথা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু পন্নীকে ধৰি আত্মীয় স্বজনক এৰি থৈ যায়। 1980 চনত এগৰাকী মণ্ডল সভাপতি হিচাপে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ পাছত 1998 আৰু 1999 চনত তেওঁ একেৰাহে ওড়িশাৰ দেওগড় লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈ অটল বিহাৰী বাজপেয়ী মন্ত্ৰীসভাত তেওঁ স্থল পৰিবহণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত 1999 চনৰ পৰা 2001 চনলৈ বাজপেয়ী মন্ত্ৰীসভাত স্থল পৰিবহণ আৰু কৃষি দপ্তৰৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা ডঃ প্ৰধান 2001 চনত বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি হিচাপে নিৰ্বাচিত হয়। তেওঁৰ বিয়োগত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিকে ধৰি বহুকেইগৰাকী নেতাই শোক প্ৰকাশ কৰিছে। ভাৰতৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই কলকাতাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জয়মাল্য বাগচীক আজি উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায়। উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলৰ উপস্থিতিত সৰ্বোচ্চ ন্যায়ালয়খনৰ চৌহদত আজি এই শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। ইংলেণ্ডত আজি আৰম্ভ হ'বলগীয়া কাবাডী বিশ্বকাপ 2025 প্ৰতিযোগিতাত ভাৰতৰ পুৰুষ দলটো আজি নিজৰ প্ৰথমখন খেলত ইটালীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ৱলভাৰহেম্পটনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব। সাতদিনীয়া এই প্ৰতিযোগিতাত 60খনতকৈও অধিক খেল অনুষ্ঠিত হ'ব। পুৰুষ শাখাৰ প্ৰতিযোগিতাৰ বাবে 10 দলক গ্ৰুপ এ আৰু গ্ৰুপ বি হিচাপে বিভক্ত কৰি দিয়া হৈছে। ভাৰতীয় দলটোৱে ইটালী, স্কটলেণ্ড, ৱেলছ আৰু চীনৰ সৈতে গ্ৰুপ বিত প্ৰতিদ্বন্দ্বিতা কৰিব। আনহাতে মহিলা শাখাত মুঠ 6 দলে অংশগ্ৰহণ কৰিব। ভাৰতৰ মহিলা দলটোৱে গ্ৰুপ ডিত ৱেলছ আৰু পোলেণ্ডৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব। কাবাডী বিশ্বকাপৰ এয়া হৈছে দ্বিতীয় সংস্কৰণ। 2019 চনত মালয়েছিয়াই আয়োজন কৰা প্ৰথম সংস্কৰণত ভাৰতে পুৰুষ আৰু মহিলা উভয় শাখাতে বিজয়ী মুকুট লাভ কৰিছিল। উল্লেখযোগ্য যে এছিয়াৰ বাহিৰত এইবাৰ প্ৰথমবাৰ বাবে কাবাডী বিশ্বকাপ আয়োজন কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকজনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লৈছে। শ্ৰীলাকজনৰ এই পাঁচদিনীয়া ভ্ৰমণৰ সময়ছোৱাত দুয়োখন দেশৰ মাজত কেইবাখনো চুক্তি স্বাক্ষৰিত হ'ব। মুম্বাইৰ সীমা শুল্ক বিভাগে মহানগৰীখনৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অভিযান চলাই 10 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ সোণ জব্দ কৰিছে। আৰু আজি ইংলেণ্ডত আৰম্ভ হ'বলগীয়া কাবাডী বিশ্বকাপ 2025ত ভাৰতৰ পুৰুষ দলটোৱে অভিযান আৰম্ভ কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।